নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰজন্মা চহৰীয়াই আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সিদ্ধান্ত, পৰহিলৈ শপত গ্ৰহণ অনুষ্ঠান, অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা, ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে অনুষ্ঠিত তৃতীয় স্বাস্থ্যসেৱা উৎসৱৰ সামৰণি, বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নাৱিছৰ আজি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ আৰু গুৱাহাটীত অনুষ্ঠিত মাষ্টাৰ্ছ ছুপাৰ 100 বেডমিণ্টন প্ৰতিযোগিতাত এম তৰুণৰ পুৰুষৰ শাখাত আৰু কে সত্বিক ৰেড্ডি আৰু বৈষ্ণৱী খাটকেকাৰৰ মিক্সড ডাবলছৰ যুটীৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে পৰহিলৈ অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। চাৰিগৰাকী বিধায়কে শনিবাৰে দিনৰ 12 বজাত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যম এক্সযোগে এই কথা প্ৰকাশ কৰিছে। এই নতুন মন্ত্ৰীসকল হ'ব ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু ডুমডুমাৰ বিধায়ক ৰূপেশ কোৱালা। মুখ্যমন্ত্ৰীয়ে তেওঁৰ বাৰ্তাটোত মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত হ'বলগীয়া বিধায়ক কেইগৰাকীক আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছে। মন্ত্ৰীসভাৰ এই সম্প্ৰসাৰণৰ বিষয়ে আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰে এইদৰে কয়।
অৱশেষত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিলে। প্ৰচলিত নীতি অনুসৰি 126 জনীয়া বিধানসভাত অসম মন্ত্ৰীসভাৰ সদস্য সংখ্যা 18 হ'ব লাগে, যদিও যোৱা লোকসভা নিৰ্বাচনৰ সময়ৰ পৰা মন্ত্ৰীসভাৰ সদস্য সংখ্যা 15 গৰাকী হৈছিল। তাৰ পাছৰে পৰা মন্ত্ৰীসভাত নতুন মন্ত্ৰী অন্তৰ্ভুক্তিৰ বাবে চৰকাৰ আৰু শাসনাধিষ্ঠিত দলৰ মজিয়াত নীৰৱ আৰু সৰৱ দুই ধৰণৰ দাবী উত্থাপন হৈ আহিছিল। বিশেষকৈ বৰাক উপত্যকাৰ পৰা পৰিমল শুক্ল বৈদ্য মন্ত্ৰীসভাৰ পৰা আঁতৰিবলগীয়া হোৱাত বৰাক উপত্যকা প্ৰতিনিধি শূন্য হৈ পৰিছিল। ইয়াৰ পাছত বৰাক উপত্যকাৰ পৰা এই দাবী যথেষ্ট গুৰুত্বপূৰ্ণ দাবী উত্থাপন হৈছিল আৰু মুখ্যমন্ত্ৰীয়ে সেইবাবে কালি যিখন নতুন দিল্লীত ভাৰ্চুৱেল যিখন মন্ত্ৰীসভাৰ বৈঠক হৈছিল অসম মন্ত্ৰীসভাৰ, তাৰ পাছতেই তেওঁ আজি ঘোষণা কৰিছে যে পৰহিলৈ অৰ্থাৎ 7 ডিচেম্বৰত দিনৰ 12 বজাত এই মন্ত্ৰীসভাৰ বহু প্ৰত্যাশিত সম্প্ৰসাৰণ অনুষ্ঠিত হ'ব। আৰু আমি গম পাইছোঁৱেই যে প্ৰশান্ত ফুকন ডিব্ৰুগড়ৰ বহু পুৰণি বিজেপিৰ বিধায়ক, তেওঁক অন্তৰ্ভুক্ত কৰা হ'ব। তাৰ লগতে কৌশিক ৰায়, তেওঁ হৈছে লক্ষীপুৰ সমষ্টিৰ বিধায়ক, আৰু তাৰ লগতে বৰাক উপত্যকাৰ আন এগৰাকী বিধায়ক কৃষ্ণেন্দু পাল, তেওঁ হৈছে পাথৰকান্দিৰ বিধায়ক। আৰু বিশেষকৈ চাহ জনজাতি সমষ্টিৰ প্ৰতিনিধি শূন্য হৈ আছিল, সেই তাৰ পাছত এতিয়া এইবাৰৰ পৰহিলৈ মন্ত্ৰীসভা সম্প্ৰসাৰণত ৰূপেশ গোৱালা, তেওঁ হৈছে ডুমডুমা সমষ্টিৰ বিধায়ক, তেওঁ বিধানসভালৈ 21 চনতে নিৰ্বাচিত হৈছে বিধানসভা নিৰ্বাচনত, তেওঁকো অন্তৰ্ভুক্ত কৰা হ'ব। আশা কৰা হৈছে যে পৰৱৰ্তী 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইটো হ'ব অন্তিমটো আমাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। ইয়াকে লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দলৰ ভিতৰত যদিও বৰ প্ৰবল দাবী নাছিল, তথাপি এটা বিসম্বাদৰ পৰিৱেশৰ সৃষ্টি হৈছিল, সেয়া তেওঁ নিৰীক্ষণ কৰিবলৈ সমৰ্থ হ'ল বুলি আমি ভাবিছোঁ।
অসম লোকসেৱা আয়োগে আজি সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2023ৰ ফলাফল ঘোষণা কৰে। আয়োগে অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু সংলগ্ন সেৱাৰ মুঠ 235 গৰাকী প্ৰাৰ্থী নিযুক্তিত অনুমোদন দিছে। চিৰঞ্জীৱ ফুকনে 872 নম্বৰেৰে প্ৰথম স্থান লাভ কৰে। এনিশা বুঢ়াগোহাঁয়ে 823 নম্বৰ লাভ কৰি মহিলা প্ৰাৰ্থীৰ ভিতৰত প্ৰথম স্থান দখল কৰে। হিমান্দ্ৰী জিতা বৰাই তৃতীয় স্থান আৰু মৃগাক্ষী বৰুৱাই চতুৰ্থ স্থান লাভ কৰে। পঞ্চম স্থান দখল কৰে টুটুমণি কাকতিয়ে। প্ৰথম 10ৰ ভিতৰত থকা আন স্থান প্ৰাপকসকলৰ ভিতৰত আছে মৃদুস্মিতা ৰয়, মেৰী কলিতা, দীক্ষা চৰকাৰ, নীলম গাৰ্গ আৰু অংকিতা ছেত্ৰী। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে এই পৰীক্ষাত মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবে পদ সংৰক্ষণ কৰা হৈছে। মুঠ 235 গৰাকী প্ৰাৰ্থীৰ ভিতৰত অসামৰিক সেৱাৰ 45 জন, অসম আৰক্ষী সেৱাৰ 35 জন, অসম লে সেৱাৰ 107 জন, হিচাপ পৰীক্ষণৰ 11 জন, কৰ অধীক্ষকৰ 1 জন, আবকাৰী অধীক্ষকৰ 1 জন, অসম বিত্ত সেৱাৰ 13 জন, বিত্ত খণ্ড উন্নয়ন বিষয়ৰ 6 জন, সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ 4 জন, কৰ পৰিদৰ্শকৰ 4 জন, শ্ৰম পৰিদৰ্শকৰ 4 জন, সহকাৰী নিয়োগ বিষয়াৰ 1 জন আৰু উপ পঞ্জীয়কৰ 3 জন প্ৰাৰ্থীৰ নিযুক্তিত আজি আয়োগে অনুমোদন দিছে। নিযুক্তিৰ বাবে আয়োগে অনুমোদন দিয়া 235 গৰাকী প্ৰাৰ্থীৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ 37, নগাঁও জিলাৰ 19, কামৰূপ জিলাৰ 18, ডিব্ৰুগড় জিলাৰ 13 আৰু লখিমপুৰ জিলাৰ 12 গৰাকী প্ৰাৰ্থী আছে। বৰপেটা, তিনিচুকীয়া আৰু যোৰহাট জিলাৰ 11 গৰাকীকৈ আৰু বিশ্বনাথ, শিৱসাগৰ আৰু শোণিতপুৰ জিলাৰ 8 গৰাকীকৈ প্ৰাৰ্থী আছে। 7 গৰাকীকৈ প্ৰাৰ্থী ধেমাজি, ডিমা হাছাও, গোলাঘাট, নলবাৰী আৰু ওদালগুৰি জিলাৰ। চৰাইদেউ আৰু কাছাৰ জিলাৰ 6 গৰাকীকৈ আৰু দৰং আৰু বাক্সা জিলাৰ 5 গৰাকীকৈ প্ৰাৰ্থীৰ নিযুক্তিত আয়োগে অনুমোদন দিছে। 3 গৰাকীকৈ প্ৰাৰ্থী কোকৰাঝাৰ গোৱালপাৰা হোজাই আৰু পশ্চিম কাৰ্বি আংলঙৰ বঙাইগাঁও চিৰাং কাৰ্বি আংলং আৰু মৰিগাঁও জিলাৰ দুগৰাকীকৈ আৰু বজালি আৰু শ্ৰীভূমি জিলাৰ এগৰাকীকৈ প্ৰাৰ্থী নিযুক্তিত আয়োগে অনুমোদন দিছে। ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে সমগ্ৰ অসমত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা তৃতীয় স্বাস্থ্যসেৱা উৎসৱৰ আজি সামৰণি পৰে। 2022 বৰ্ষৰ পৰা ৰাজ্যখনৰ স্বাস্থ্যখণ্ডৰ সৰ্বাত্মক মূল্যায়নৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে। এই উৎসৱৰ সময়ছোৱাত ৰাজ্যৰ প্ৰায় 1600 স্বাস্থ্য কেন্দ্ৰত চিকিৎসা সেৱা আৰু আন্তঃগাঁথনি মূল্যায়ন কৰা হয়। উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলাৰ 56টা স্বাস্থ্য কেন্দ্ৰ, শিৱসাগৰৰ 45খন চিকিৎসালয়, মাজুলীৰ 16টা স্বাস্থ্য কেন্দ্ৰ, দৰং জিলাত 47টা স্বাস্থ্য কেন্দ্ৰ, তিনিচুকীয়াৰ 17খন চিকিৎসালয় আৰু 5টা আয়ুষ্মান আৰোগ্য মন্দিৰৰ লগতে কমেও 55খন চিকিৎসা প্ৰতিষ্ঠান, গোলাঘাট জিলাৰ 71খন আৰু নগাঁও জিলাৰ 32খন চৰকাৰী চিকিৎসালয়, চৰাইদেউ জিলাৰ 38টা আৰু কাৰ্বি আংলং জিলাৰ 36টা চিকিৎসা প্ৰতিষ্ঠানত তিনিদিনীয়াকৈ স্বাস্থ্যসেৱা উৎসৱ অনুষ্ঠিত হয়। একেদৰে লখিমপুৰ জিলাত 52খন চিকিৎসালয়, বঙাইগাঁও জিলাৰ 29টা স্বাস্থ্য কেন্দ্ৰ, ওদালগুৰি জিলাৰ 50খন চিকিৎসালয়, চিৰাং জিলাৰ 34টা স্বাস্থ্য কেন্দ্ৰ, নলবাৰী জিলাৰ 58খন চিকিৎসালয় আৰু দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ হাতিঙিমাৰীৰ 17টা স্বাস্থ্য কেন্দ্ৰতো এই কাৰ্যসূচী ৰূপায়িত হয়। গোৱালপাৰা জিলাত 51টা চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানক সামৰি এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৰপেটা জিলাত আজি স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি উন্নীতকৰণ আৰু জনসাধাৰণৰ মানসম্পন্ন স্বাস্থ্যসেৱা প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত স্বাস্থ্যসেৱা উৎসৱৰ তৃতীয় পৰ্যায়ৰ সামৰণি পৰে। জিলাখনৰ বিভিন্ন পৰ্যায়ৰ মুঠ 68খন চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰক সামৰি এই উৎসৱক অনুষ্ঠিত হয়। স্বাস্থ্যসেৱা উৎসৱৰ অন্তিম দিনা ভাৰতীয় অসামৰিক সেৱা, ভাৰতীয় বন সেৱা আদিকে ধৰি বিভিন্ন পৰ্যায়ৰ বিষয়াই কেইবাখনো চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰত বহিমূলীয়া হিচাপে উপস্থিত থাকে। চিৰাঙতো আজি স্বাস্থ্যসেৱা উৎসৱৰ তৃতীয় পৰ্যায়ৰ সামৰণি পৰে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে আজি বিয়লি শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ইউৰোপীয় মহাকাশ সংস্থাৰ পব্ৰা 3 কৃত্ৰিম উপগ্ৰহ কঢ়িয়াই নিয়া PSLV-C59 যানখনৰ সফল উৎক্ষেপণ সম্পন্ন কৰে। উৎক্ষেপণ যানখনে বিয়লি 4:04 মহাকাশলৈ উৰা মাৰে। ইছৰোৱে উৎক্ষেপণৰ পাছত সামাজিক মাধ্যম একযোগে কয় যে PSLV-C59 যানখনে ইউৰোপীয় মহাকাশ সংস্থাৰ পব্ৰা 3 শ্ৰেণীৰ এলানি কৃত্ৰিম উপগ্ৰহ নিৰ্ধাৰিত কক্ষপথত স্থাপন কৰাৰ লক্ষ্যৰে উৰা মাৰিছে। পব্ৰা 3 ইউৰোপীয় মহাকাশ সংস্থাৰ এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী আৰু ইয়াৰ অধীনত 2টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নবীশে আজি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ফাড়নবীশৰ সৈতে শিৱসেনাৰ একনাথ সিন্দে আৰু NCPৰ অজিত পাৱাৰে উপ মুখ্যমন্ত্ৰী হিচাপে শপত লয়। মুম্বাইৰ আজাদ ময়দানত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল চিপি ৰাধাকৃষ্ণনে তেওঁলোকক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেইবাগৰাকীও জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী, NDA শাসিত ৰাজ্যসমূহৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, দলৰ বিষয়ববীয়া আৰু মহায়ুতি মৰ্চাৰ নেতাই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে। স্নাতক আৰু স্নাতকোত্তৰ বিষয় শিক্ষক পদৰ বাবে অহা 29 ডিচেম্বৰত TET তথা নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে আজি এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আবেদনকাৰীসকলে 15 ডিচেম্বৰৰ পুৱা 11 বজাৰ পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। প্ৰাৰ্থীসকলে পৰীক্ষাৰ দিনা প্ৰৱেশ পত্ৰৰ লগতে আধাৰ কাৰ্ড, পান কাৰ্ড, গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ, ভোটাৰ কাৰ্ডকে ধৰি যিকোনো ফটোযুক্ত পৰিচয় পত্ৰ দেখুৱাব লাগিব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বিশ্বনাথ জিলাৰ আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকত জিলাখনত ৰূপায়ণ হৈ থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে 15 জানুৱাৰীৰ ভিতৰত আঁচনিসমূহৰ কাম কাজ সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে যাৱতীয় পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে। পৰ্যালোচনা বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীদাসে সফলতাৰ হাৰ পূৰ্বতকৈ সন্তোষজনক বুলি মন্তব্য কৰে। তেওঁ লগতে পূৰ্বৰ কামসমূহ ডিচেম্বৰৰ ভিতৰত শেষ হ'ব বুলি আশা প্ৰকাশ কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে কালি নগাঁৱত উপস্থিত হোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি বৰহমপুৰ অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয়। বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে প্ৰাৰ্থনাৰে ৰাজ্যপালগৰাকীক আদৰণি জনোৱাৰ পাছত মত বিনিময় অনুষ্ঠান সম্পন্ন হয়। ৰাজ্যপাল শ্ৰী আচাৰ্যই শিক্ষাৰ্থীসকলৰ মাজত স্মাৰ্টফোন আৰু ইলেক্ট্ৰনিক লাখুটি বিতৰণ কৰে। উল্লেখযোগ্য যে আজি পুৱাৰ ভাগত ৰাজ্যপালগৰাকী মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত হৈ পূজা অৰ্চনাত ভাগ লয়। বিধায়ক জিতু গোস্বামী আৰু জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে শ্ৰী আচাৰ্যক সংগ দিয়ে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইৰ বিশেষ আদালতে আজি অবৈধ অনলাইন ট্ৰেডিং কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত মিণ্টু দাসক পাঁচদিনৰ বাবে চি বি আইৰ জিম্মালৈ প্ৰেৰণ কৰে। চি বি আইয়ে দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত থকা অভিযুক্ত দাসক কালি দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰু সোধা পোছা কৰাৰ বাবে অভিযুক্তজনক সাত দিনৰ জিম্মাত বিচাৰিছিল। এতিয়া পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। নতুন দিল্লীৰ প্ৰগতি মৈদামৰ ভাৰত মণ্ডপমত কাইলৈৰ পৰা তিনিদিনীয়াকৈ অষ্টলক্ষ্মী মহোৎসৱ অনুষ্ঠিত হ'ব। উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়, উত্তৰ পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম লিমিটেড আৰু ইনভেষ্ট ইণ্ডিয়াই প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই মহোৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ শিল্পকলা, চহকী বৈচিত্ৰ আৰু সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হ'ব। অষ্টলক্ষ্মীৰূপে পৰিচিত উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যই দেশৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। এই মহোৎসৱৰ সময়ছোৱাত বিভিন্ন ক্ষেত্ৰত অঞ্চলটোৰ অপাৰ সম্ভাৱনা আৰু জীৱন্ত সংস্কৃতি ওপৰত গুৰুত্ব আৰোপ কৰি ভালেমান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মহোৎসৱৰ অংশ হিচাপে অসমৰ প্ৰিয়ংকা দ্বীপ পাটোৱাৰী, অৰুণাচল প্ৰদেশৰ ডেনজুম গাৰী, মেঘালয়ৰ ডেনিয়েল চিএম, মণিপুৰৰ ৰিচানাকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ভালেকেইগৰাকী আগশাৰীৰ ডিজাইনাৰৰ ফেশ্বন শ্ব'ৰো দিহা কৰা হৈছে। তামোলপুৰৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত জিলাখনত বনভোজৰ দলসমূহৰ ওপৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। এই অনুসৰি বনভোজৰ দলসমূহে পুৱা 9 বজাৰ পূৰ্বে বনভোজস্থলীত উপস্থিত হ'ব নোৱাৰিব আৰু বিয়লি 4 বজাৰ আগতে বনভোজস্থলী ত্যাগ কৰিব লাগিব। প্লাষ্টিক আৰু উচ্চ প্ৰাবল্য শব্দযন্ত্ৰৰ ব্যৱহাৰৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে। দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ সহযোগত অহা 8 ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উপৰাষ্ট্ৰীয় পলিঅ' দিৱস উদযাপন কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত জিলাখনৰ 5 বছৰৰ তলৰ 140,713 শিশুক 857 কেন্দ্ৰত প্ৰতিষেধক দিয়া হ'ব। ইতিমধ্যে 349 গৰাকী ANM, 1010 গৰাকী আশাকৰ্মী, 1019 গৰাকী অংগনবাড়ী কৰ্মী, 221 গৰাকী পৰিদৰ্শক আৰু 291 গৰাকী স্বেচ্ছাসেৱকক এই কাৰ্যসূচীত নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে 8 ডিচেম্বৰত মংগলদৈ অসামৰিক চিকিৎসালয়ৰ চৌহদত উপৰাষ্ট্ৰীয় পলিঅ' দিৱসৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সৰুপথাৰত কাইলৈৰ পৰা 9 ডিচেম্বৰলৈ নেপালী সাহিত্য সভাৰ 600th ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ কেইবাগৰাকীও সাহিত্যিকে অংশগ্ৰহণ কৰিব। 9 ডিচেম্বৰত সভাৰ মুকলি অধিৱেশনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ কথা আছে। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজ, FM বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন AIR এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত AIR নিউজ _GHY আৰু ইনষ্টাগ্ৰামত AIR নিউজ _ গুৱাহাটী ফ'ল' কৰিব পাৰে। কংগ্ৰেছৰ শীৰ্ষ নেতা আৰু সম্বলৰ হিংসাত্মক ঘটনা সন্দৰ্ভত বিজেপিৰ সাংসদ নিশিকান্ত দুবেই উত্থাপন কৰা অভিযোগক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনজোৰা কাৰ্যসূচীৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। সদনৰ কাৰ্যক্ৰমণিকা স্থগিত ৰখাৰ পাছত বিয়লি 3 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰেলৱে সংশোধনী বিধেয়ক 2024 সম্পৰ্কীয় বিতৰ্কৰ উত্তৰ দিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সাংসদসকলে হুলস্থূলীয়া পৰিস্থিতি অব্যাহত ৰাখে। গুৱাহাটীত অনুষ্ঠিত মাষ্টাৰ্ছ ছুপাৰ 100 আন্তৰ্জাতিক বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ এম তৰুণে পুৰুষৰ শাখাত আৰু কে সত্বিক ৰেড্ডী আৰু বৈষ্ণৱী খাটকেকাৰৰ মিক্সড ডাবলছৰ যুটীটোৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সৰুসজাই ক্ৰীড়া প্ৰকল্পত চলি থকা প্ৰতিযোগিতাখনত আজি অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলত তৰুণে 24-22, 15-21, 21-13 ব্যৱধানত শীৰ্ষ বাছনিৰ ভাৰতীয় ছাটলাৰ প্ৰিয়াংশু ৰাজাৱাটক পৰাস্ত কৰে। তেওঁ লগতে ভাৰতীয় খেলুৱৈ সতীশ কুমাৰ, ৰবি ৰবি আৰু আয়ুষ ছেট্টীয়ে পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। 4 গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সিদ্ধান্ত, পৰহিলৈ শপত গ্ৰহণ অনুষ্ঠান। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা। ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে অনুষ্ঠিত তৃতীয় স্বাস্থ্যসেৱা উৎসৱৰ সামৰণি। বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাৰ্ণাবিজৰ আজি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ আৰু গুৱাহাটীত অনুষ্ঠিত মাষ্টাৰ্ছ ছুপাৰ 100 বেডমিণ্টন প্ৰতিযোগিতাত এম তৰুণৰ পুৰুষৰ শাখাত আৰু কে সত্বিক ৰেড্ডী আৰু বৈষ্ণৱী খাটকেকাৰৰ মিক্সড ডাবলছৰ যুটীৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 বজাত। নমস্কাৰ।